জিচয়া ন অধ্যায়। যন্ত্ৰণা থকা জনীৰ পৰা আন্ধাৰ দূৰ হ'ব। তেওঁ প্ৰথম অৱস্থাত জবুলুন আৰু নপ্তালি দেশক অপদস্থ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত সমুদ্ৰলৈ যোৱা পথ জৰ্ডনৰ সিপাৰে গালিল দেশৰ লোকসকলক গৌৰৱান্বিত কৰিব। আন্ধাৰত ফুৰাসকলে মহাজ্যোতি দেখিলে, মৃত্যু ছায়াৰ দেশত বাস কৰাসকলৰ ওপৰত দীপ্তি প্ৰকাশিত হ'ল। তুমি সেই দেশৰ লোক বহু সংখ্যক কৰিলা, তুমি তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলা। শস্য দোৱাৰ সময়ত আনন্দ কৰাৰ দৰে আৰু লোটদ্ৰব্য ভাগ বাতি লোৱাত আনন্দ কৰাৰ দৰে তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে, কাৰণ তুমি মিডিয়নৰ সময়ত কৰাৰ দৰে তেওঁ ভাৰস্বৰূপ যুঁৱলী, তেওঁ কান্ধৰ কাণমাৰি আৰু তেওঁ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা। কাৰণ ঘোৰ যুদ্ধত সুসজ্জিত থকা সৈন্যৰ সকলো প্ৰকাৰৰ সাজ আৰু তেজেৰে লেটিপেটি হোৱা পোছাক জুইৰ দৰে ইন্ধনৰ দৰে পোৰা যাব। কাৰণ আমালৈ এটি ল'ৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ'ল, আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ'ব। দাউদৰ সিংহাসন আৰু তেওঁ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ জিহুৱাৰ আগ্ৰহে ইয়াক সিদ্ধ কৰিব। প্ৰভুৱে জাকুবৰ বিৰুদ্ধে এটি বাক্য পঠালে, সেয়ে ইজৰাইলৰ ওপৰত পৰিল। গৰ্ব আৰু অহংকাৰী হৃদয়েৰে কথা কোৱাজনক সকলো লোকে জানে, এনেকি ইফ্ৰাইম আৰু সমৰিয়াৰ লোকসকলেও জানে। ইটাবোৰ খহি পৰিল, কিন্তু আমি কটা শিলেৰে পুনৰ নিৰ্মাণ কৰিম। ডিমৰু গছবোৰ কটা হ'ল, কিন্তু আমি তাৰ সলনি এৰছ কাঠ লগাম। এই হেতুকে জিহুৱাই তেওঁ বিৰুদ্ধে ৰচিন আৰু তেওঁৰ বিৰোধীসকলক উন্নত কৰিব আৰু তেওঁৰ শত্ৰুবোৰক উত্তেজিত কৰিব। পূব দিশত অৰাম আৰু পশ্চিম দিশত পলেষ্টিয়াসকল, তেওঁলোকে মুখ মেলি ইজৰাইলক গ্ৰাস কৰিব, কাৰণ তেওঁলোকৰ ক্ৰোধ জিহুৱাই ক্ষান্ত নকৰিব, কিন্তু আঘাত কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব। তথাপিও জিহুৱাই যিসকল লোকক প্ৰহাৰ কৰিব সেই লোকসকল তেওঁলৈ নুঘূৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ জিহুৱাক নিবিচাৰিব। এই হেতুকে জিহুৱাই একেদিনাই ইজৰাইলৰ আৰম্ভণিৰ পৰা শেষলৈকে খাজুৰ পাত আৰু খাগৰি কাটি পেলাব। মুখ্য আৰু সম্ভ্ৰান্ত লোকসকল নেতৃত্বত থাকিব আৰু মিছা শিক্ষা দিওঁতা ভাববাদীসকল শেষত থাকিব। নেতৃত্ব দিয়া লোকসকলে তেওঁলোকক বিপথে নিয়ে আৰু তেওঁলোকৰ দ্বাৰাই চালিত হোৱা লোকসকল বিনষ্ট হ'ব। প্ৰভুৱে সেইকাৰণে তেওঁলোকৰ যুৱকসকলৰ ওপৰত আনন্দ নকৰিব আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধৱাসকলক দয়া নকৰিব, কিয়নো তেওঁলোকৰ প্ৰত্যেকজনেই অধৰ্মী আৰু কুকৰ্মী আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁ ক্ৰোধ শান্ত নহ'ব, কিন্তু তেওঁ হাত দণ্ড দিবলৈ উদ্যত হৈ থাকিব। দুষ্টতা জুইৰ দৰে পুৰিব, ই কাঁইটীয়া বননি আৰু কাঁইটীয়া হাবি গ্ৰাস কৰিব, এনেকি ই ঘন হাবিও পুৰিব যাৰ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠিব। বাহিনীসকলৰ জিহুৱাৰ ক্ৰোধত দেশ দগ্ধ হ'ল আৰু লোকসকল জুইৰ ইন্ধনস্বৰূপ হ'ল। কোনো লোকে নিজৰ ভায়েকক ক্ষমা নকৰিব, তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব তথাপিও ভোকত থাকিব। তেওঁলোকে বাওঁ হাতেৰে মাংস ভোজন কৰিব কিন্তু সন্তুষ্ট নহ'ব, তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মাংসৰ খাব। মনচিয়ে ইফৈমক আৰু ইফৈমে মনচিক ধ্বংস কৰিব আৰু দুয়ো একেলগে জিহুদাক আক্ৰমণ কৰিব। এই সকলোৰ কাৰণে জিহুৱাৰ ক্ষুদ্ৰ শান্ত নহ'ব, কিন্তু দণ্ড দিবৰ বাবে তেওঁৰ হাত উদ্যত হৈ থাকিব।